ΕΑΦ Ακάφανη. বাতৰি পঢ়িছোঁ অনুজা লোপামুদ্ৰাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, সমগ্ৰ দেশতে আজি ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফাকুৱা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লি ছিয়েন লুঙক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উজ্জয়িনীৰ মহাকাল মন্দিৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰিছে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে অগ্নিকাণ্ডত আহত প্ৰতিজনলৈ 1,00,000 টকাকৈ আৰ্থিক সাহায্য আৰু বিনামূলীয়া চিকিৎসাৰ কথা ঘোষণা কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কিছু সময়ৰ পাছতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ দেশতে আজি ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফাকুৱা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমৰ জৰিয়তে ফাকুৱাক সমন্বয়ৰ উৎসৱ আখ্যা দি কয় যে এই উৎসৱ ভাৰতৰ অতুলনীয় সাংস্কৃতিক ঐতিহ্যৰ জীৱন্ত প্ৰতীক। শ্ৰীমতী মুৰ্মুৱে কয় যে এই উৎসৱে জনসাধাৰণৰ মাজত প্ৰেম, একতা আৰু ভাতৃত্বৰ অনুভৱ জাগ্ৰত কৰে। তেওঁ লগতে ফাকুৱাই সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰঙৰ উৎসৱে সকলোৰে জীৱনলৈ নতুন শক্তি আৰু উদ্যম কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। অসমতো কালিৰে পৰা পৰম্পৰাগত ৰীতি নীতিৰে দৌল মহোৎসৱ অনুষ্ঠিত হৈছে। ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে ৰাজ্যজুৰি উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। ভিনৰঙী আবিৰেৰে ৰাজ্যৰ বজাৰসমূহ ঘূৰি পৰাৰ সমান্তৰালভাৱে সত্ৰ তথা মন্দিৰসমূহত দৌল উৎসৱ উলহ মালহেৰে পালন কৰা হৈছে। ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই হোলী উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মহাপুৰুষ মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণ দৌল মহোৎসৱ অনুষ্ঠিত হৈছে। সত্ৰখনত আজি ভৰ দেউল উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে আটাপুৰুষসকলৰ গৃহ, মঠগৃহ আৰু গুৰু আসনৰ আগত সেৱা জনায়। দৌলগৃহত আৰোহণ কৰি কলীয়া গোঁসাই গাত ফাকু ছটিয়াই মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সেৱা জনায়। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে বৰপেটাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিতা উপস্থিত থাকে। কাইলৈ বৰপেটাত সুৱেৰী তথা ফাকুৱা উদযাপন কৰা হ'ব। ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানতো কালিৰে পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল যাত্ৰা মহোৎসৱ অনুষ্ঠিত হৈছে। কাইলৈ থানখনত গোঁসাই ফুৰোৱা উৎসৱৰ আয়োজন কৰা হৈছে। ইফালে সত্ৰীয়া সংস্কৃতিৰ পিছস্থান মাজুলীতো ৰঙৰ উৎসৱ ফাকুৱা ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হৈছে। জিলাখনৰ গড়মূৰ, দক্ষিণপাত, খামগুৰি, বেঙেনাআটী আদি সত্ৰত উলহ মালহেৰে ফল্গোৎসৱ পালন কৰাৰ বাতৰি আমালৈ আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লি ছিয়েন লুঙক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে ভাৰতৰ সৈতে দেশখনৰ সম্পৰ্ক সন্দৰ্ভত তেওঁৰ ইতিবাচক মনোভাৱ এই সম্পৰ্কৰ শক্তিৰ উৎস হিচাপে বিবেচিত হৈছে। তেওঁ লগতে কয় যে বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক ভাৰতে সন্মান কৰে। উল্লেখযোগ্য যে ডঃ জয়শংকৰে তিনিদিনীয়া কাৰ্যসূচীৰে ছিংগাপুৰ ভ্ৰমণ কৰিছে। ইয়াৰ পূৰ্বে বিদেশ মন্ত্ৰীগৰাকীয়ে ছিংগাপুৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণ নৰকু সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মন্ত্ৰী দুগৰাকীয়ে ভাৰত আৰু ছিংগাপুৰৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে। ডঃ জয়শংকৰে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল তথা পশ্চিম এছিয়া সন্দৰ্ভতো তেওঁৰ সৈতে মত বিনিময় কৰা বুলি সদৰি কৰিছে। মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰৰ গৰ্ভগৃহত আজি পুৱা ভস্ম আৰতিৰ সময়ত অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাত পুৰোহিতগৰাকীকে ধৰি কেইবাগৰাকীও লোক আহত হয়। আহতসকলক ইন্দোৰ আৰু উজ্জয়িনীৰ চিকিৎসালয়ত ভৰ্তি কৰা হয়। উজ্জয়িনীৰ আয়ুক্ত নীৰজ সিঙে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে। আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে অগ্নিকাণ্ডত আহত হোৱা প্ৰতিগৰাকী ব্যক্তিলৈ 1,00,000 টকাৰ আৰ্থিক সাহায্যৰ লগতে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকাল মন্দিৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাটোক দুখজনক আখ্যা দিয়াৰ লগতে আঘাতপ্ৰাপ্ত ভক্তসকলৰ আশু আৰোগ্য কামনা কৰিছে। আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ যাদৱৰ সৈতে কথা পাতে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে স্থানীয় প্ৰশাসনে ঘটনাত আহত লোকসকলক উপযুক্ত চিকিৎসা তথা সকলো সাহায্য প্ৰদান কৰিছে। কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা EPFOয়ে কালি প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষ জানুৱাৰীত প্ৰায় 8,08,000 নতুন সদস্য ভৰ্তি হৈছে। কেন্দ্রীয় শ্রম মন্ত্রালয়ে এটা বিবৃতিযোগে প্রকাশ করা অনুসরি এই সময়সাত পঞ্জীভুক্ত হওয়া মুঠ নতুন সদস্যর 56% অধিক সদস্য হয়েছে 18-25 বছর বয়সের। মন্ত্রালয়ে প্রকাশ করা অনুসরি সংঘটিত ক্ষেত্র নতুনকৈ যোগদান করা লোকসকলের অধিকাংশই হয়েছে যুবক যুবতী তথা প্রথমবারের বাবে কর্মসংস্থাপন লাভ করা লোক। সংস্থাটোয়ে প্রকাশ করা তথ্যর লিঙ্গভিত্তিক বিশ্লেষণের জড়িয়ে জানিপরা মতে 8,08,000 নতুন সদস্যের ভিতর 2,05,000 হয়েছে মহিলা। শ্রোতায় বাতরি শুনেছে আকাশবাণীর পৰা। আসাম লোকসভা নির্বাচনের বাবে কংগ্রেস দলে 5 প্রার্থীর নাম সম্বলিত এখন তালিকা প্রকাশ করেছে। এরপরে সুদর্শন রাউতে রাজস্থানের রাজকমান্ডর পর প্রহ্লাদ গুঞ্জলে কোটার পর আর রামচন্দ্র চৌধুরী আজমের সমষ্টির প্রতিদ্বন্দ্বিতা করব। আনহাতে তামিলনাড়ুর তিরুনেল জেডির পর অধিবক্তা শ্রী রবার্ট বুসে কংগ্রেসের হয়ে প্রতিদ্বন্দ্বিতা করব। কর্ণাটকের টি আর পি নেতা জি জনার্দন রেড্ডিয়ে আসন্ন লোকসভা নির্বাচনের পূর্বে দলটুক ভারতীয় জনতা পার্টির সঙ্গে একত্রীকরণ করার পত্নী অরুণা লক্ষ্মী সহ দলটুক পুনের যোগদান করেছে। রাজ্যিক বিজেপি সভাপতি বি ওয়াই বিজয়েন্দ্র আর দলটির নেতা বি এস ওয়েডিয়ুরপ্পার উপস্থিতিত দলটুক যোগদান করে। এই সন্দর্ভত কয় যে শর্তবিহীনভাবে দলটুক যোগদান করেছে। নেতাগুলো কোনো বিষয় বা বিচরা নাই বলেও স্পষ্ট করে দিয়ে।
আপনার ভোট আপনার কণ্ঠ, ভোটের শক্তিরে নির্মাণ করা সুস্থ গণতন্ত্র। লোকসভা নির্বাচনের প্রথম পর্যায়ত 19 এপ্রিলত কাজিরঙা, শোণিতপুর, লক্ষিমপুর, ডিব্রুগড় আর যোরহাটত হবলগিয়া ভোটগ্রহণত গণতান্ত্রিক অধিকার সাব্যস্ত করে শক্তিশালী গণতন্ত্রের অংশীদার হোক।
ভারতীয় বতর বিজ্ঞান বিভাগে অরুণাচল প্রদেশ, অসম, মেঘালয়, সিকিম, পশ্চিমবঙ্গের হিমালয়ের কাষরীয় এলাকাসমূহের ঠাই বিশেষে বিজুলি ঢেরেকনিরে কাইলৈকে ধারাষার বরষুণ হব পাৰে বুলি আগলি বতৰা দিছে। ইফালে জম্মু কাশ্মীর, লাডাখ, গিলগিত, বাল্টিস্তান, হিমাচল প্রদেশ, উত্তরাখণ্ডত শুক্রবারলৈকে বহু ঠাইর পাতল বরষুণ আর তুষারপাতর সম্ভাবনার কথা প্রকাশ করেছে। আনহাতে বতর বিভাগে অহা 3 দিনত উত্তর পশ্চিম ভারতত সর্বোচ্চ তাপমাত্রা 2-3 ডিগ্রি বৃদ্ধি পাব পাৰে বুলি আগলি বতৰা দিছে। এই সময়সাত দক্ষিণ রাজস্থান, মধ্যপ্রদেশ, গুজরাট, মহারাষ্ট্র, অন্ধ্রপ্রদেশ, তেলেঙ্গানা, কর্ণাটক, তামিলনাড়ুত তাপমাত্রা 35-40 ডিগ্রি সেলসিয়াসের ভিতর থাকিব বলে বতর বিজ্ঞান বিভাগে প্রকাশ করেছে। আনহাতে পশ্চিম হিমালয় অঞ্চলত কাইলৈর পর 29 মার্চলৈ ধুমুহা গাজনিরে বরষুণ হওয়ার আগজাননী দিছে। আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পিকত আজি নিশা 9:30 বজাত দেশত ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্র শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভত ভাৰতীয় ইলেক্ট্ৰনিক উদ্যোগ সংঘৰ সাধাৰণ সচিব ৰাজু গোয়েলৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-237-1706 আৰু 011-233-1444 ফোন কৰি ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ বিভিন্ন দিশ সন্দৰ্ভত সচিবগৰাকীক প্ৰশ্ন সুধিব পাৰিব। তেওঁলোকে লগতে হোৱাটছএপ যোগে 9289-940-44 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহতো এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। আই পি এল ক্রিকেট প্রতিযোগিতার এখন খেলত কিছু সময়ের পাছতে রয়্যাল চ্যালেঞ্জার্স বেঙ্গালুরু পাঞ্জাব কিংসর বিরুদ্ধে অবতীর্ণ হব। বেঙ্গালুরুর এম চিন্নস্বামী স্টেডিয়ামত খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হব। আনহাতে কালি জয়পুরের সবাই মানসিং স্টেডিয়ামত অনুষ্ঠিত এখন খেলত রাজস্থান রয়্যালসে লক্ষ্ণৌ সুপার জায়ান্টসক 20 রানত পরাস্ত করে। ইপিনে আহমেদাবাদের নরেন্দ্র মোদী স্টেডিয়ামত অনুষ্ঠিত দ্বিতীয় খেলত গুজরাট টাইটান্সে মুম্বাই ইন্ডিয়ান্সক 6 রানত পরাস্ত করে। বাতরি শেষ করার পূর্বে প্রধান বাতরি কেটা আকো এবার। সমগ্র দেশতে আজি রঙর উৎসব ফাকুয়া উদযাপন করা হয়েছে। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু, উপরাষ্ট্রপতি জগদীপ ধনখড় আর প্রধানমন্ত্রী নরেন্দ্র মোদীয় ফাকুয়া উপলক্ষে জনসাধারণক শুভেচ্ছা জ্ঞাপন করেছে। বৈদেশিক পরিক্রমা মন্ত্রী ডক্টর এস জয়শঙ্করে আজি সিঙ্গাপুরের প্রধানমন্ত্রী লি সিয়েন লুঙক সাক্ষাৎ করে। আর আই পি এল ক্রিকেট প্রতিযোগিতার এখন খেলত কিছু সময়ের পাছতে রয়্যাল চ্যালেঞ্জার্স বেঙ্গালুরু পাঞ্জাব কিংসর বিরুদ্ধে অবতীর্ণ হব। আমার এটিআর বাতরি ইমানতে অন্ত পড়ল।